ভাৰতীয় সশস্ত্ৰ বাহিনীৰ অপাৰেচন সিন্দুৰ আৰম্ভ, পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ সন্তাসবাদীৰ ঘাটিত মাজনিশা আক্ৰমণ, অপাৰেচন সিন্দুৰ সম্পৰ্কত প্ৰতিৰক্ষা আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ আজি দিনৰ 10 বজাত যুটীয়া সংবাদমেল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহৰহ পৰিস্থিতি নিৰীক্ষণ, সম্ভাৱ্য যুদ্ধকালীন পৰিস্থিতি সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে আজি অসমসহ দেশৰ বিভিন্ন স্থানত সতৰ্কতামূলক অনুশীলন, আজি পুৱা 7:30 বজাৰ পৰা ৰাজ্যৰ 13খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত গুজৰাট টাইটান্ছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ DLS পদ্ধতিৰে 3 উইকেটত পৰাজয়। ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ সন্তাসবাদীৰ ঘাটিত মাজনিশা আক্ৰমণ চলাই অপাৰেচন সিন্দুৰ আৰম্ভ কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে সেনাবাহিনীয়ে মুঠ 9টা স্থানত আক্ৰমণ চলায়। এই আক্ৰমণত কোনো পাকিস্তানী সামৰিক ঘাটিক লক্ষ্য কৰি লোৱা হোৱা নাই বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওৰে নিশা এই সমগ্ৰ অভিযান নিৰীক্ষণ কৰে। ভাৰতে আক্ৰমণৰ লক্ষ্য নিৰ্ধাৰণ আৰু কাৰ্য সম্পাদন কৰাৰ ক্ষেত্ৰত যথেষ্ট সংযম ৰক্ষা কৰিছে বুলি বিবৃতিত উল্লেখ কৰা হৈছে। পেহেলগামৰ বৰ্বৰ সন্তাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতে এনে পদক্ষেপ গ্ৰহণ কৰিছে। এই আক্ৰমণ সন্দৰ্ভত প্ৰাক্তন ভাৰতীয় ৰাষ্ট্ৰদূত প্ৰভু দয়ালে এইদৰে কয়।
India has conducted strikes against several sites in Pakistan which have been used by the terrorists. In fact, these sites are the bases from where the terrorists have been carrying out training of their cadres and then sending them across to India. The terrorist organizations whose bases have been targeted are Lashkar-e-Taiba, Jaish-e-Mohammed and Hizbul-Mujahideen, which are the main organizations which have been carrying out terrorist attacks against us. Now, India's diplomatic tasks are very clear. First of all, we have already made it clear that we were not targeting civilians, but we are only targeting the terrorists. So this fact has to be explained to various countries who have good relations with us and who have been keen to ensure that there is no escalation of the conflict.
এই আক্ৰমণক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজৰাইলকে ধৰি বিভিন্ন ৰাষ্ট্ৰই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ভাৰতৰ এই আক্ৰমণ সন্দৰ্ভত CRPFৰ প্ৰাক্তন মহাপৰিদৰ্শক নাথানেলে এই মন্তব্য প্ৰকাশ কৰে।
অপাৰেচন সিন্দুৰ কিয়া গিয়া ইয়ে বহুত বঢ়িয়া কাম কিয়া আমাৰ ফৰ্চেছ নে ইছে এক সবক ইনহোনে ৱাহাঁ ভেজা পাকিস্তানিয়ো কো কি আপ ইছ তৰিকে কা হিম্মত না কৰে আগে আমাৰ ফৰ্চেছ কে ওপৰ য়া চিভিলিয়ানছ কে ওপৰ অটেক কৰে খাসকৰ J&K মে যাহাঁ পৰ উনহোনে আমাৰ 26 লোগোঁ কো মাৰ গিৰায়া ইয়ে বড়া উনহোনে গলত কাম কিয়া চিভিলিয়ানছ কো অটেক কৰকে তো আব জো হ্যা ইয়ে ইছ তৰিকে কি হৰকত নহীঁ কৰেংগে অৰ উম্মীদ হ্যা কি ইছে ইনকো বহুত বড়া সবক মিলা হ্যা ইয়ে সবসে বড়ি কামিয়াবী উপলব্ধি ইসলিয়ে ভি হ্যা কি জো 9 জগে হমারে ফোর্সেস নে অটেক কিয়ে ওয়ে কেবল ওয়হি 9 জগে থে জাহাঁ পর মিলিটেন্ট ট্রেন কে থে ইন লোগোঁ কো ওয়াহাঁ পর ইনডক্ট্রিনেট কিয়ে যা রহে থে ওয়াহাঁ পর ইনকো পুরা সুরক্ষা দিয়া গিয়া।
সেনাবাহিনীৰ এই বিমান আক্ৰমণৰ পাছতে উত্তৰ ভাৰতৰ কেইবাটাও বিমান বন্দৰৰ বাণিজ্যিক সেৱা বন্ধ কৰি দিয়া হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত স্পাইচজেটে পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত সংস্থাটোৰ বিমানসমূহ ধৰমশালা, লেহ, জম্মু, শ্ৰীনগৰ আৰু অমৃতসৰ বিমান বন্দৰৰ পৰা যাতায়াত স্থগিত কৰা হৈছে বুলি প্ৰকাশ কৰিছে। ইণ্ডিগ'ই যাত্ৰীসকলক এই বিমান বন্দৰকেইটাৰ পৰা উৰিবলগীয়া বিমানসমূহৰ যাত্ৰাৰ সবিশেষ পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে। তদুপৰি এয়াৰ ইণ্ডিয়াই জম্মু, শ্ৰীনগৰ, লেহ, যোধপুৰ, অমৃতসৰ, ভুজ, জামনগৰ, চণ্ডীগড় আৰু ৰাজকোটৰ পৰা উৰিবলগীয়া সংস্থাটোৰ সকলো বিমান যাত্ৰা আজি দিনৰ 12 বজালৈ স্থগিত ৰাখিছে। অপাৰেচন সিন্দুৰ সম্পৰ্কত প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এখন যুটীয়া সংবাদমেল আজি দিনৰ 10 বজাত নতুন দিল্লীত অনুষ্ঠিত হ'ব। এই সংবাদমেল আকাশবাণীৰ সকলোবোৰ কেন্দ্ৰই পোনপটীয়াকৈ প্ৰচাৰ কৰিব। ইয়াৰ পাছতে আকাশবাণীৰ বাতৰি সেৱা বিভাগে এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই এই দুয়োটা অনুষ্ঠান প্ৰচাৰ কৰিব। সম্ভাৱ্য যুদ্ধকালীন পৰিস্থিতি সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে আজি দেশৰ বিভিন্ন স্থানত সতৰ্কতামূলক অনুশীলন চলোৱা হ'ব। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ চূড়ান্ত অৱনতি ঘটাৰ সময়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি দেশৰ 259টা স্থানত সতৰ্কতামূলক অনুশীলন চলোৱা হ'ব। গুৱাহাটী, বঙাইগাঁও, ডিব্ৰুগড়, ধুবুৰী, তেজপুৰ, লখিমপুৰকে ধৰি ৰাজ্যৰ 20টা স্থানত আজি জনসাধাৰণৰ জীৱনৰ নিৰাপত্তা তথা সম্পত্তিৰ সুৰক্ষাৰ বাবে মক ড্ৰিল অনুষ্ঠিত হ'ব। এই অনুশীলনৰ সময়ছোৱাত বিমান আক্ৰমণৰ সময়ত ছাইৰেন ব্যৱস্থাৰ সক্ৰিয়কৰণ, সাধাৰণ লোক বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰা, হঠাৎ বিদ্যুৎ কৰ্তন বা ব্লেক আউট হলে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই বিষয়ত সজাগ কৰা, জৰুৰীকালীন পৰিস্থিতিত দ্ৰুত উদ্ধাৰ আৰু গুৰুত্বপূৰ্ণ কাৰখানা বা ঘাটিত নিৰাপত্তা নিশ্চিতকৰণ আদি বিষয়ত প্ৰশিক্ষণ দিয়া হ'ব। অগ্নি নিৰ্বাপণ আৰু জৰুৰীকালীন সেৱা বিভাগৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ে ৰাজ্যৰ 20টা অগ্নি নিৰ্বাপণ বাহিনীৰ কেন্দ্ৰত মকড্ৰিলত সক্ৰিয় অংশগ্ৰহণৰ বাবে নিৰ্দেশ দিছে। এই অনুশীলনত জিলা প্ৰশাসন আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীয়ে সহযোগ কৰিব। দেশৰ বিভিন্ন অংশত আজি হ'বলগীয়া মকড্ৰিল অৰ্থাৎ অসামৰিক প্ৰতিৰক্ষা অনুশীলনৰ পৰিপ্ৰেক্ষিতত আকাশবাণীৰ বাতৰি সেৱা বিভাগে কালি নিশা প্ৰচাৰ কৰা বিশেষ স্পটলাইটত অসামৰিক প্ৰতিৰক্ষা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় অনুশীলনৰ বিষয়ে বিশেষজ্ঞসকলে মতামত ব্যক্ত কৰে। ইংৰাজী ভাষাত প্ৰচাৰিত এই স্পটলাইটৰ অসমীয়া ভাষান্তৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰই পুৱাৰ আঞ্চলিক বাতৰিৰ পাছতে প্ৰচাৰ কৰিব। এই অনুষ্ঠান ৰাজ্যখনৰ আটাইবোৰ কেন্দ্ৰই ৰিলে কৰিব। জম্মু কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে এই পৰ্যন্ত 45জন লোকক গ্ৰেপ্তাৰ কৰিছে। শোণিতপুৰ আৰক্ষীয়ে কালি ছাজিদ আহমেদ আৰু গোৱালপাৰা আৰক্ষীয়ে ৰোজান আলী আহমেদ নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি অসম আৰক্ষীৰ এই অভিযান পৰৱৰ্তী সময়তো অব্যাহত থাকিব বুলি উল্লেখ কৰে। তেওঁ লগতে জনসাধাৰণক এনে দেশ বিৰোধী মন্তব্য দৃষ্টিগোচৰ হোৱা মাত্ৰেই প্ৰশাসনক অৱগত কৰিবলৈ আহান জনায়। মধ্য আৰু নামনি অসমৰ 13খন জিলাত আজি পুৱা 7:30 বজাৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। এই পৰ্যায়ত ধুবুৰী, দক্ষিণ শালমৰা মানকাছৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাৰ মুঠ 12,131টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ কৰা হৈছে। পুৱা 7 বজাৰ পৰা বিভিন্ন ভোটকেন্দ্ৰত ভোটদাতাসকলে ভিৰ কৰাৰ বাতৰি আমালৈ আহি আছে। বজালী জিলাৰ 4খন জিলা পৰিষদ আৰু 20খন আঞ্চলিক পঞ্চায়তত ভোটগ্ৰহণ নিয়াৰিকৈ অনুষ্ঠিত হৈছে। কামৰূপ জিলাৰ প্ৰতিটো কেন্দ্ৰত যুৱক যুৱতীৰ লগতে বৃদ্ধ লোকসকলেও ভোটকেন্দ্ৰসমূহত শাৰী পতা পৰিলক্ষিত হৈছে। জিলাখনত ভোটগ্ৰহণ সন্দৰ্ভত এয়া আমাৰ কামৰূপৰ সংবাদদাতা কৌশিক দাস।
পুৱা 7:30 বজাৰ পৰা কামৰূপ জিলাতো দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে। কামৰূপ জিলাত এইবেলি 1,539টা ভোটকেন্দ্ৰত ইতিমধ্যে পুৱা 7:30 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে আৰু ভোটকেন্দ্ৰসমূহত যুৱক যুৱতী বৃদ্ধলৈকে সকলোৱে আহি তেওঁলোকৰ গণতন্ত্ৰৰ এই উৎসৱত সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ শাৰী পাতিছে। ইতিমধ্যে এই 1,539টা ভোটকেন্দ্ৰৰ ভিতৰত কামৰূপ জিলাত প্ৰায় 80টা ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হৈছে আৰু কামৰূপ জিলাত 1,539টা ভোটকেন্দ্ৰত 18টা জিলা পৰিষদ, 97টা আঞ্চলিক পঞ্চায়ত আৰু 910গৰাকী পঞ্চায়ত ৱাৰ্ড সদস্যৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। আৰু এই কামৰূপ জিলাত বিশেষকৈ কেইবাটাও ভোটকেন্দ্ৰত কেইবাগৰাকী ৰাজনৈতিক নেতা তাৰ অসমৰ মুখ্যমন্ত্ৰীয়েও ভোটাধিকাৰ সাব্যস্ত কৰিব বুলি আমি গম পাইছো। বিশেষকৈ আমিনগাঁৱত হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত আমিনগাঁও, লাচিতগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত আমিনগাঁও বেংগলী হাইস্কুলত অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালে বিয়লি 2মান বজাত তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিব বুলি আমি এক সূত্ৰৰ পৰা গম পাইছো। আৰু তাৰ সমান্তৰালভাৱে কামৰূপ জিলাৰ প্ৰতিটো ভোটকেন্দ্ৰত এতিয়ালৈ শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ চলি থকা দেখা গৈছে।
ধুবুৰী জিলাৰ 1,465টা ভোটকেন্দ্ৰত পুৱাৰে পৰা নিয়াৰিকৈ ভোটগ্ৰহণ চলি আছে। জিলাখনত জিলা পৰিষদৰ মুঠ 20টা সদস্য পদৰ বাবে 69গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। হোজাই জিলাৰ 774টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে চলি আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। নলবাৰী জিলাতো পুৱাৰে পৰা ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। এই সন্দৰ্ভত সবিশেষ জনাইছে আমাৰ নলবাৰীৰ সংবাদদাতা ৰমেন কলিতাই।
নলবাৰী জিলাৰ 756টা ভোটগ্ৰহণ কেন্দ্ৰত পুৱাৰে পৰা শান্তিপূৰ্ণ পৰিৱেশত ভোটগ্ৰহণ আৰম্ভ হৈছে। জিলাখনত আজি বতাহৰ ফৰকাল হোৱাৰ বাবে প্ৰায়বোৰ ভোটগ্ৰহণ কেন্দ্ৰতে পুৱাৰে পৰা ভোটদাতাৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে। আমি এই পৰ্যন্ত বৰভাগ আৰু বাজনী অঞ্চলত কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰাৰ সময়ত ভোটদাতাৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছিল। বিশেষকৈ মহিলা ভোটদাতাসকল পুৱাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। ইতিমধ্যে নলবাৰী জিলা প্ৰশাসনে মহিলা ভোটদাতাসকলক আকৰ্ষণ কৰিবলৈ ঘগ্ৰাপাৰ জিলা পৰিষদৰ সমুদায় 46টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালনা কৰিছে। জিলাখনত এইবাৰ মহিলা ভোটদাতাৰ সংখ্যা 2,73,227গৰাকী। ভোটগ্ৰহণৰ এই পৰ্যন্ত কোনো ঠাইৰ পৰা কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটাৰ বাতৰি পোৱা হোৱা নাই। জিলা প্ৰশাসনে সমগ্ৰ জিলাখনতে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে।
উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত 91,31,127গৰাকী ভোটদাতাই 29,608গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। ইয়াৰ ভিতৰত জিলা পৰিষদত 495গৰাকী, আঞ্চলিক পঞ্চায়ত 2,388গৰাকী আৰু গাঁও পঞ্চায়তৰ সদস্য পদত 26,725গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইতিমধ্যে 1,289গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। ৰাজ্যখনত যোৱা 2 মে'ত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত 14খন জিলাত 70.19% ভোটদান হয়। অহা 11 মে'ত 2টা পৰ্যায়েৰে ভোটগণনা কৰা হ'ব। উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে। তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰজা ৰমাকান্ত সমন্বয় ক্ষেত্ৰত সোমবাৰৰ পৰা অনুষ্ঠিত সদৌ মৰাণ ছাত্ৰ সন্থাৰ 57সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ কালি সামৰণি পৰে। কালিৰ অনুষ্ঠানত মৰাণসকলৰ অন্তিমগৰাকী ৰজা বডৌচাৰ স্মৃতি বিজড়িত বডৌচা সমন্বয় বঁটা শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুক প্ৰদান কৰা হয়। এই বঁটাক গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ বিভিন্ন জাতি জনগোষ্ঠীৰ ঐতিহ্যময় কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্যৰে অসমীয়া জাতীয় জীৱনৰ নৈখন চিৰপ্ৰবহমান হৈ থাকিব বুলি মন্তব্য কৰে। ৰাজ্যৰ সকলো জনগোষ্ঠীৰ মাজত সমন্বয় সাধন আৰু ঐক্যৰ মনোভাৱ গঢ়ি তোলাৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলিও তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে এই বঁটাত আছে ৰজা বডৌচাৰ স্মাৰক, মৰাণ ছাত্ৰ সন্থাৰ স্মাৰক, 1,00,000 টকাৰ চেক, গামোচা, চেলেং, জাপি, তৰোৱাল, মৰাণচোলা, গ্ৰন্থৰ টোপোলা ইত্যাদি। এই অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইন, মন্ত্ৰী ৰূপেশ গোৱালা, বিধায়ক সঞ্জয় কিষাণ, বলিন চেতিয়াকে ধৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। দুদিনীয়াকৈ আয়োজিত এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে অংশ লয়। প্ৰথম দিনৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে মুম্বাই ইণ্ডিয়ানছক DLS পদ্ধতিৰে 3 উইকেটত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 8 উইকেটৰ বিনিময়ত 155 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ উইল জেকছে সৰ্বাধিক 53 ৰাণ কৰাৰ লগতে সূৰ্য কুমাৰ যাদৱে 35 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মঞ্জিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি চকু ফুৰাওঁ।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত ভাৰত পাকিস্তানৰ যুদ্ধ সম্পৰ্কীয় বিভিন্ন বাতৰিয়ে স্থান লাভ কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি যুদ্ধজনিত পৰিস্থিতি তথা শত্ৰুপক্ষৰ সম্ভাৱ্য বিমান আক্ৰমণৰ ফলত উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ আজি দেশৰ মুঠ 244টা স্থানত নাগৰিক সুৰক্ষা অনুশীলন চলোৱা হ'ব। এই বাতৰিটোক আমাৰ অসম কাকতে আজি যুদ্ধৰ মক ড্ৰিল, অসমৰো 20খন ঠাইত বিশাল আয়োজন শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিকে অসমীয়া খবৰ কাকতে আজি দেশজুৰি যুদ্ধৰ আখৰা বাজিব চাইৰেন শিৰোনামেৰে পৰিৱেশন কৰিছে। ৰাজ্যত আজি দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত 181টা জিলা পৰিষদ, 87টা আঞ্চলিক পঞ্চায়ত আৰু 10,530টা গাঁও পঞ্চায়তৰ বাবে ভোটগ্ৰহণ সম্পন্ন হৈছে। দৈনিক অসম, অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমিকে ধৰি প্ৰায়কেইখন কাকততেই এই বাতৰিটোৱে তথ্য সহকাৰে প্ৰকাশ পাইছে। যোৱা ফেব্ৰুৱাৰী মাহত হৈ যোৱা এডভান্টেজ আছাম 2.0 চুক্তি অনুসৰি ৰাজ্যত 7,730 কোটি টকা বিনিয়োগৰ বাবে বহুকেইটা প্ৰস্তাৱত কেবিনেটে অনুমোদন জনোৱা বাতৰিটোক দ্য আছাম ট্ৰিবিউন কাকতে মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। দ্য চেণ্টিনেল কাকততো এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। একেটা বাতৰিকে দ্য টাইমছ অফ ইণ্ডিয়া কাকতে আছাম কেবিনেট এপ্ৰুভছ ইনভেষ্টমেণ্ট অফ অভাৰ 7,700 কৰোৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। হৃদৰোগত আক্ৰান্ত হৈ APSC কেলেংকাৰীৰ অন্যতম অভিযুক্ত ডাঃ মৃগেন শইকীয়াৰ কালি আকস্মিক মৃত্যু হোৱাৰ বাতৰিটোৱেও নিয়মীয়া বাৰ্তা অসমীয়া প্ৰতিদিন কাকতৰ লগতে প্ৰায়কেইখন কাকতৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
উত্তৰ পূব সীমান্ত ৰেলৱে 2024-25 বিত্তীয় বৰ্ষত ইয়াৰ মণ্ডলসমূহত 11খন ৰোড অভাৰব্ৰিজ নিৰ্মাণৰ কাম সফলতাৰে সম্পূৰ্ণ কৰিছে। ৰোড অভাৰব্ৰিজ নিৰ্মাণৰ জৰিয়তে সমগ্ৰ সংমণ্ডলত সুৰক্ষা আৰু যোগাযোগ বৃদ্ধিৰ ক্ষেত্ৰত ৰেলৱে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। এই প্ৰচেষ্টাৰ অংশ হিচাপে উত্তৰ পূব সীমান্ত ৰেলৱে এই অভাৰব্ৰিজসমূহে কেৱল লেভেল ক্ৰছিঙত দুৰ্ঘটনাৰ সম্ভাৱনা দূৰ কৰাই নহয় যানজঁটৰ সমস্যা হ্ৰাস কৰিছে বুলি প্ৰকাশ কৰে। আন্তঃগাঁথনি আধুনিকীকৰণৰ ক্ষেত্ৰত গতি লাভ কৰাৰ লগে লগে এনে প্ৰকল্পসমূহে উত্তৰ পূৰ্বাঞ্চলত পৰিবহণ নেটৱৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 23 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ভাৰতীয় সশস্ত্ৰ বাহিনীৰ অপাৰেচন সিন্দুৰ আৰম্ভ। পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটিত মাজনিশা আক্ৰমণ। অপাৰেচন সিন্দুৰ সম্পৰ্কত প্ৰতিৰক্ষা আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ আজি দিনৰ 10 বজাত যুটীয়া সংবাদমেল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহৰহ পৰিস্থিতি নিৰীক্ষণ। সম্ভাৱ্য যুদ্ধকালীন পৰিস্থিতি সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে আজি অসমসহ দেশৰ বিভিন্ন স্থানত সতৰ্কতামূলক অনুশীলন। আজি পুৱা 7:30 বজাৰ পৰা ৰাজ্যৰ 13খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত গুজৰাট টাইটানছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ DLS পদ্ধতিৰে 3 উইকেটত পৰাজয়। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।